ইয়ুব ছয় অধ্যায়। ইয়ুবৰ উত্তৰ। তেতিয়া ইয়ুবে উত্তৰ দি ক'লে, অহ, মোৰ মনৰ বেজাৰ জুখিব পৰা হ'লে আৰু তাৰ লগতে এফালে মোৰ ক্লেশকো দিব পৰা হ'লে কেনে ভাল আছিল। কিয়নো সেয়ে হোৱা হ'লে ই সমুদ্ৰৰ বালিতকৈও গধুৰ হ'লহেঁতেন। এই হেতুকে মোৰ বাক্য অবিবেচনাৰ যুক্ত। কিয়নো সৰ্বশক্তিমান জনাৰ বানবোৰ মোৰ অন্তৰত সোমাল, মোৰ প্ৰাণে সেইবোৰৰ বিষ পান কৰিছে। ঈশ্বৰীয় ত্ৰাহ সৈন্যসমূহে মোৰ বিৰুদ্ধে বেহু পাতিছে। বনৰীয়া গাধৈ ঘাঁহ পালে জানো চিঞৰে, বা গৰুৱে দানা পালে জানো হেম্বেলিয়াই। যিহৰ সোৱাদ নাই তাক জানো লোন নিদিয়াকৈ খোৱা যায়, বা কণীৰ বগা বিজলুৱা অংশত জানো আচ্ছাদ আছে। মোৰ প্ৰাণে যি যি চুবলৈ অসন্মত্ত, সেইবোৰেই মোৰ ঘিনলগীয়া আহাৰস্বৰূপ হ'ল। অহ, মোৰ নিবেদন সফল হোৱা হ'লে আৰু ঈশ্বৰে মোৰ বাঞ্ছনীয়খিনি দিয়া হ'লে কেনে ভাল আছিল। অহ, ঈশ্বৰে অনুগ্ৰহ কৰি মোক গুৰি কৰা হ'লে, তেওঁ হাত মেলি মোক কাটি পেলোৱা হ'লে কেনে ভাল আছিল। সেয়ে হোৱা হ'লেও মই সান্তনা পালোহেঁতেন, এনেকি মই নিদাৰুণ যান্তনাটো উল্লাস কৰিলোহেঁতেন, কিয়নো মই প্ৰবিত্ৰজনাৰ বাক্য অস্বীকাৰ কৰা নাই। মোৰ বলনো কি মই যে অপেক্ষা কৰিম, আৰু মোৰ শেষ গতিনো কি মই যে সহি থাকিম। মোৰ বল জানো শিলৰ বল, বা মোৰ মাংস জানো পিতলৰ। মই একেবাৰেই উপায়হীন নহওঁনে, আৰু বুদ্ধি কৌশল মোৰ পৰা সমূলি দূৰ কৰা নহ'লনে? নিৰাশ হৈ যোৱাজনে নিজ বন্ধুৰ পৰা দয়া পাব লাগে, সেয়ে নহ'লে কিজানি তেওঁ সৰ্বশক্তিমান জনাৰ ভক্তি ত্যাগ কৰিব। মোৰ ভাইসকল পৰ্বতৰ জুৰিৰ নিচিনা বিশ্বাসঘাতক, বৈ শুকাই যোৱা জুৰিৰ নিচিনা অবিশ্বাসী। সেইবোৰ বৰফৰ কাৰণে ঘোলা হৈ পৰে, আৰু হিম সেইবোৰত লীন হৈ যায়, কিন্তু শীতকাল হোৱা মাত্ৰে সেইবোৰ লুপ্ত হয়, আৰু গ্ৰীষ্মকালত নিজ ঠাইৰ পৰা নাইকিয়া হয়। সেইবোৰৰ কাষে কাষে যোৱা ভ্ৰমণ কৰি দৌলবোৰে বাট এৰি যায়, আৰু মৰু প্ৰান্তত গৈ সোমাই বিনষ্ট হয়। তোমাৰ ভ্ৰমণকাৰী দৌলবোৰে সেইবোৰক বিচাৰে, আৰু চিবাৰ যাত্ৰীসমূহে সেইবোৰলৈ অপেক্ষা কৰে, কিন্তু তেওঁলোক আশাত বঞ্চিত হয়, তেওঁলোক সেই ঠাইলৈ গৈ হতাশ হয়। কিয়নো এতিয়া তোমালোক একো নোহোৱা, তোমালোকে আপদ দেখি ভয় পাইছা। মই জানো তোমালোকক কৈছিলো যে মোক কিছু দিয়া, তোমালোকৰ সম্পত্তিৰ পৰা মোক উপহাৰ দিয়া, বা শত্ৰুৰ হাতৰ পৰা মোক ৰক্ষা কৰা, নাইবা অত্যাচাৰীহতৰ হাতৰ পৰা মোক মুক্ত কৰা। মোক শিক্ষা দিয়া, তাতে মই নিমাতে থাকিম, আৰু মোৰ ভুল কি সেই বিষয়ে মোক বুজাই দিয়া। ন্যায় বাক্য কেনে বেদনাদায়ক, কিন্তু তোমালোকৰ তৰ্ক বিতৰ্কত কি দুখ প্ৰকাশিত হয়! তুমি কি বায়ুতুল্য কথাৰে নিৰাশজনক আচৰণ কৰিবা, নে তুমি মোক বাক্যৰে অৱহেলা কৰাৰ পৰিকল্পনা কৰিছা? তোমালোকে দেখোন পিতৃহীনৰেই চিঠি খেলালাহেঁতেন, আৰু নিজ বন্ধুকো বেপাৰৰ বস্তু কৰিলাহেঁতেন। এতিয়া তোমালোকে অনুগ্ৰহ কৰি মোলৈ চোৱা, কিয়নো মই নিশ্চয় তোমালোকৰ আগত মিছা কথা নকওঁ। মই মিনতি কৰোঁ, তোমালোকে পুনৰাই আৰম্ভ কৰা, কোনো অন্যায় নহওক। আকৌ কওঁ, পুনৰাই আৰম্ভ কৰা। মোৰ ধাৰ্মিকতা এতিয়াও থিৰে আছে, মোৰ জিভাত জানো অন্যায় আছে, মোৰ জিভাই জানো চাকি চাই মন্দ বিষয়ৰ আচ্ছাদ বুজিব নোৱাৰে।